জিৰিমিয়া বত্ৰিছ অধ্যায়। জিৰিমিয়াই কিনি লোৱা এডোখৰ মাটিৰ উপমা। যিহুদাৰ ছিদিকিয়া ৰজাৰ ৰাজত্বকালৰ দশম বছৰত অৰ্থাৎ নবুখদনেচৰৰ ৰাজত্বকালৰ অষ্টাদশ বছৰত যিহুৱাৰ পৰা জিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল তাৰ বিষয় এই। সেই সময়ত বাবিলৰ ৰজাৰ সৈন্য সামন্তই জিৰচালেম অৱৰোধ কৰিছিল আৰু জিৰিমিয়া ভাববাদীৰ যিহুদাৰ ৰাজগৃহৰ পহৰীৰ চোতালত বন্দী অৱস্থাত আছিল। যিহুদাৰ ৰজা ছিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা? বোলে যিহুৱাই এইদৰে কৈছে, চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম আৰু তেওঁ তাক অধিকাৰ কৰি ল'ব। যিহুদাৰ ৰজা ছিদিকিয়াক কলদিয়াসকলৰ হাতৰ পৰা হাৰি নাযাব, কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ'ব। তেওঁ সন্মুখাসন্মুখী হৈ ৰজাৰ লগত কথা হ'ব আৰু তেওঁ ৰজাৰ চকুৰে চকুৰে দেখা দেখি হ'ব, কিয়নো ছিদিকিয়া বাবিললৈ যাব আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থাকিব। এয়ে যিহুৱাৰ ঘোষণা। তোমালোকে যদিও কলদিয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য নহবা। জিৰিমিয়াই ক'লে, যিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, চোৱা, তোমাৰ দদায়েৰা চল্লুমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক'ব, অনাথোত্তত থকা মোৰ শস্য ক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে। পাছত জিহুৱাৰ বাক্য অনুসাৰে মোৰ দদাইৰ পুত্ৰ হনমেলে পহৰীৰ চোতাললৈ মোৰ ওচৰলৈ আহি ক'লে, মই বিনয় কৰোঁ, বিঞ্জামিন দেশৰ অনাথোত্তত থকা মোৰ শস্য ক্ষেত্ৰখন তুমি কিনি লোৱা, কিয়নো তাৰ উত্তৰাধিকাৰ আৰু মোকলাবৰ স্বত্ব তোমাৰ, তুমি নিজৰ কাৰণে তাক কিনি লোৱা। তেতিয়া এইয়ে যে জিহুৱাৰ বাক্য, সেই বিষয়ে মই জানিলোঁ। এইকাৰণে মই মোৰ দদাইৰ পুত্ৰক হনমেলৰ পৰা অনাথোত্তত থকা শস্য ক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ। মই দলিলত চহী দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ আৰু সাক্ষী মাতি তেওঁক তজুত সেই ৰূপ জুখি দিলোঁ। তাৰ পাছত মই মাটিৰ বৰ্ণনা আৰু নিয়ম থকা খৰিদা দলিল দুখন, অৰ্থাৎ মোহৰ মাৰি বন্ধ কৰা আৰু খোলা এই দুয়োখন ল'লোঁ। তাৰ পাছত মোৰ দদাই পুত্ৰ হনমেলৰ সন্মুখত খৰিদা দলিলত চহী দিয়া সাক্ষীবোৰৰ আগত আৰু পহৰীৰ চোতালত বহি থকা সকলো যিহুদী লোকৰ আগত মই এই খৰিদা দলিলখন মছেৰাৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত শোধাই দিলোঁ। তেতিয়া তেওঁলোকৰ আগতে বাৰুকক মই এই আজ্ঞা দিলোঁ। মই ক'লোঁ, ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ যিহুৱাই এই কথা কৈছে, তুমি মোহৰ মাৰি বদ্ধ কৰা এই খৰিদা দলিলখন আৰু এই খোলা দলিলখন দুয়োখন লৈ বহুদিনলৈকে থাকিবৰ কাৰণে এক নতুন মাটিৰ পাত্ৰত থোৱা, কিয়নো ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, ঘৰ শস্য ক্ষেত্ৰ আৰু দাক্ষাবাৰী এই দেশত পুনৰাই কিনা যাব। নেৰিয়াৰ পুত্ৰ বাৰুকক এই খৰিদা দলিলখন দিয়াৰ পাছত মই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লোঁ, হে প্ৰভু জিহুৱা, চোৱা, তুমিয়েই তোমাৰ মহাশক্তিৰে আৰু মেলা বাহুৰে আকাশমণ্ডল আৰু পৃথিৱীৰ নিৰ্মাণ কৰিলা, তোমাৰ অসাধ্য একোৱেই নাই। তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান সন্ততিৰ বুকুত দিওঁতা, তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ বাহিনীসকলৰ জিহুৱাৰ তোমাৰ নাম। তুমি জ্ঞানত মহান আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য সন্তানসকলৰ আটাই আচাৰ ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে। তুমি মিছৰ দেশত নানা চিন আৰু বিস্মৃত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইজৰাইল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম পৰীক্ষা কৰিলা। তুমি নানা চিন, বিস্মিত লক্ষণ, বলি হাত, মেলাবাহু আৰু মহাভয়ানকৰ্তাৰে তোমাৰ প্ৰজা ইজৰাইলৰ লোকসকলক মিছৰ দেশৰ পৰা উলিয়াই আনিছিলা, আৰু গাখীৰ মৌজোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা। তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল'লে, কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা সেইবোৰৰ একোৱেই তেওঁলোকে নকৰিলে, আৰু এইকাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা। চোৱা, নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি, কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ সৈতে যুদ্ধ কৰা কলদিয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে, আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে, আৰু চোৱা, তুমি তাকেই দেখি আছা। আৰু হে প্ৰভু, তুমি এইবুলি মোক কৈছিলা বোলে, ৰূপ দি শস্য ক্ষেত্ৰ কিনা আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদিয়াসকলৰ হাতত শোধাই দিয়া হৈছে। তেতিয়া জিৰিমিয়াৰ ওচৰলৈ জিহুৱাৰ এই বাক্য আহিল বোলে, চোৱা, ময়েই জিহুৱা, সকলো মৈত্ৰেই ঈশ্বৰ, মোৰ অসাধ্য জানো কিবা আছে? এইকাৰণে জিহুৱাই এই কথা কৈছে, চোৱা, মই কলদিয়াসকলক আৰু বাবিলৰ ৰজা নবুখদনেচৰৰ হাতত এই নগৰখন সমৰ্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল'ব, আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদিয়াসকলে যুদ্ধ কৰিছে তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ ছালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব। কিয়নো ইজৰাইল আৰু যিহুদাৰ সন্তানসকলে ল'ৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কুকৰ্মহে কৰা লোক আছিল। ইজৰাইলৰ সন্তানসকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে, এইয়ে জিহুৱাৰ ঘোষণা। কিয়নো তেওঁলোকে এই নগৰখন সজা দিনৰে পৰা আজিলৈকে ই মোৰ পক্ষে কেৱল মোৰ ক্ৰোধ আৰু কোপৰ কাৰণহে হৈ পৰিছে, সেইকাৰণে মোৰ আগৰ পৰা মই এই নগৰখন দূৰ কৰি ইয়াৰ পৰা বিমুখে থাকিম। কিয়নো ইজৰাইল আৰু যিহুদাৰ সন্তানসকলে মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্মৰ দ্বাৰাই মোক উত্তেজিত কৰিলে। তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহুদাৰ প্ৰত্যেকজন লোক আৰু জেৰুচালেম নিবাসীসকল, তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে, যদিও মই প্ৰভাতে তেওঁলোকক আগ্ৰহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্ৰচেষ্টা কৰিছিলোঁ, তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে। কিন্তু মোৰ নামেৰে পৰীক্ষাত হোৱা গৃহতি অসুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে। তাৰ পাছত তেওঁলোকে হিন্নুমৰ পুত্ৰৰ উপত্যকাত থকা বালৰ পবিত্ৰ ঠাইবোৰ সাজিলে, যাতে তেওঁলোকে মূলকৰ উদ্দেশ্যে নিজ নিজ পুঁজিবোৰক বলি দিব পাৰে, যি বিষয়ে সেই ঘৃণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহুদাক পাপ কৰালে। এইকাৰণে এতিয়া মই যিহুৱা ইজৰাইলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে। চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ সেই সকলো দেশৰ পৰা তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰাই তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ'ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ'ম। মই তেওঁলোকক এক চিট আৰু এক পদ দিম, যাতে তেওঁলোকে মোক প্ৰতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তানসকলৰ মংগল হয়। তেওঁলোকৰ মংগল কৰিবৰ অৰ্থে মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, এইকাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম, যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম, যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়। তেতিয়া মই তেওঁলোকৰ মংগল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম আৰু নিশ্চয় সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰুম। কিয়নো যিহুৱাই এই কথা কৈছে, মই লোকসকললৈ যেনেকৈ এই সকলো মহা আপদ ঘটালো, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মংগলো ঘটাম। তেতিয়া এই যি দেশৰ বিষয়ে ই মনুষ্য আৰু পশুশূন্য ধ্বংসৰ স্থান, ইয়াক কল্লিয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। এইবুলি তোমালোকে কৈছা, এই দেশৰ শস্য ক্ষেত্ৰ কিনা হ'ব। তেওঁলোকে ধন দি শস্য ক্ষেত্ৰ কিনিব আৰু দলিলত চহী দি মোহৰ মাৰি বন্ধ কৰিব। বিঞ্জামিন প্ৰদেশত জেৰুচালেমৰ চাৰিওফালে থকা ঠাইত আৰু যিহুদাৰ পৰ্বতীয়া অঞ্চলৰ নিম্নভূমিৰ আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব, কিয়নো মই তেওঁলোকৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম, এয়ে যীহুৱাৰ ঘোষণা।